এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় মহানগৰৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত দ্বিতীয়বাৰৰ বাবে বৈঠক হ'ব। বিয়লি 4 বজাৰ পৰা হ'বলগীয়া বৈঠকে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি ল'ব। বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা বিয়লি ডিব্ৰুগড়ত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ উজনি অসমৰ কেইবাখনো সমজিলাৰ লগতে সমষ্টি পৰ্যায়ৰ চৰকাৰী উন্নয়নমূলক কাম কাজৰো পৰ্যালোচনা কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি 12,70,000 মেট্ৰিক টন উৎপাদনক্ষম এমনিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ 40% ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ 11%, হিন্দুস্তান উৰ্বাৰক এণ্ড ৰসায়ন লিমিটেডৰ 13%, ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ 18% আৰু অইল ইণ্ডিয়া লিমিটেডৰ 18% অংশীদাৰিত্ব থাকিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাটো অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল। এই দাবী পূৰণ কৰাৰ বাবে শ্ৰীসোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাত বিষয়টো আগবঢ়াই নিয়াত সহায় কৰিছিল। কেন্দ্ৰীয় চৰকাৰে আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত 3,00,000 কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ কালত কালি অসমৰ কেইবাগৰাকীও সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বিষয়ে সদনক অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 5,800 কোটি টকা ব্যয়েৰে 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ কয় যে গুৱাহাটীৰ পৰা বৰাপানী হৈ শিলচৰলৈ 25,000 কোটি টকা ব্যয় সাপেক্ষ অন্য এটা পৰিৱেশ অনুকূল কৰিডৰ নিৰ্মাণৰ যো জা চলাই থকা হৈছে। কাজিৰঙাৰ মাজেদি উড়ন সেতু নিৰ্মাণৰ বাবে 6,000 কোটি টকীয়া প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীগাডকাৰীয়ে কয় যে 167 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন এটা 4টা লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামো অনুমোদন লাভৰ পৰ্যায়ত আছে। চৰকাৰে 12,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰ তলেৰে এটা সুৰংগ নিৰ্মাণ কৰিব আৰু এই প্ৰকল্পৰ বাবে শীঘ্ৰে অনুমোদন দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু বাইহাটা চাৰিআলি নাৰেংগী আৰু সোণাপুৰৰ মাজৰ 55 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা পৰিৱেশ অনুকূল কৰিডৰ হিচাপে গঢ়ি তোলা হ'ব। বিজেপিৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰীগাডকাৰীয়ে কয় যে কাজিৰঙাৰ ওপৰেদি নিৰ্মাণ কৰিবলগীয়া উড়ন সেতুৰ কাম আৰম্ভ হৈছে আৰু এই প্ৰকল্পৰ বাবদ 6,000 কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে গুৱাহাটী ইম্ফল আৰু আইজলৰ পৰা বৰাক উপত্যকা সংযোগী 6, 306 আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ঘাইপথ নিৰ্মাণৰ বাবে পুঁজিৰ অভাৱ নাই যদিও এই ঘাইপথসমূহৰ ভৌগোলিক অৱস্থান বৰ দুৰ্গম। অঞ্চলটোত আটাইতকৈ বেছি বৃষ্টিপাতৰ লগতে ভূমিস্খলনৰ ঘটনাও সততে ঘটে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে 7টা স্থান চিনাক্ত কৰা হৈছে আৰু এই স্থানকেইটাত নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে ছুইজাৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ সহায় লোৱা হ'ব। কেন্দ্ৰীয় ঔদ্যোগিক আৰু বৈজ্ঞানিক গৱেষণা পৰিষদৰ অধীনৰ যোৰহাটত থকা উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ নেষ্টৰ কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত চলি থকা তদন্তৰ অংশ হিচাপে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ CBIয়ে এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কালি তালাচী চলায়। CBIয়ে মিলন নগৰত থকা পৱন বৰা নামৰ এজন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদামত কেইবাঘণ্টা ধৰি তালাচী চলাই বিভিন্ন নথি পত্ৰ পৰীক্ষা কৰে। উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানটোৱে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক ৰাসায়নিক সামগ্ৰী যোগান ধৰি আহিছিল। এই সামগ্ৰী যোগানৰ নামত অনিয়ম আৰু বিত্তীয় কেলেংকাৰী হোৱা বুলি তদন্তকালত CBIয়ে তথ্য লাভ কৰে। ইয়াৰ ভিত্তিতে দলটোৱে আছাম কেমিকেলৰ গুদামতো তালাচী চলায়। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত যোৱা 18 মাৰ্চৰ পৰা 25 মাৰ্চলৈ 8-দিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাত কালি জিলা প্ৰশাসনৰ সহযোগত যুৱ সংসদৰ কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক দিগন্ত হাতীবৰুৱাই আগবঢ়োৱা এই কৰ্মশালাত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। এই কৰ্মশালাত ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষাৰ্থীসকলে যুৱ সংসদৰ আৰ্হি প্ৰদৰ্শন কৰে। 2025 বৰ্ষৰ গুণোৎসৱৰ ফলাফল অহা 27 মাৰ্চত ঘোষণা কৰা হ'ব। সেইদিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। এই অনুষ্ঠানত 2024 বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰা ৰাজ্যৰ 11,594খন বিদ্যালয়ক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হ'ব। সমগ্ৰ শিক্ষা অসমে এখন জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।